চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আপুনি বাৰু এই অনুষ্ঠান শুনি কিবা প্ৰকাৰে উপকৃত হৈছে বুলি ভাবেনে? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ যদি কিবা জনাবলগীয়া কথা থাকে বা যদিহে এই অনুষ্ঠান যোগেৰে প্ৰচাৰ কৰা কিবা বুজিবলগীয়া কথা থাকে, অনুগ্ৰহ কৰি আমালৈ দুষাৰিমান লিখি পঠিয়াবচোন। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে বাৰু? যদিহে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি বাইবেলৰ অধ্যয়ন আৰম্ভ কৰি যোৱা কেইটামান অনুষ্ঠানত বাইবেলৰ চমু পৰিচয় আগবঢ়ালোঁ আৰু বাইবেল অধ্যয়নৰ ক্ষেত্ৰত পালন কৰিবলগীয়া কিছুমান নিৰ্দেশনাৰ কথা আমি আলোচনা কৰিলোঁ। আমি এইবুলিও কৈ আহিছো যে আমি মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক লৈ আমাৰ অধ্যয়ন চলাই লৈ যাম আৰু গোটেইখন বাইবেল অৰ্থাৎ প্ৰথম পুস্তকৰ প্ৰথম পদৰ পৰা বাইবেলৰ একেবাৰে শেষৰ পুস্তকৰ শেষৰটো পদলৈকে আমি আমাৰ অধ্যয়ন চলাম। গতিকে আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে যাতে শুনি থাকে, কিয়নো তেনে কৰিলে আমাৰ লগতে আপুনিও গোটেইখন বাইবেল পঢ়ি শেষ কৰিব পাৰিব। আজিৰ অনুষ্ঠানত আমি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। কিন্তু পুস্তকখনৰ পদবোৰ পঢ়ি আমাৰ আলোচনা আগবঢ়োৱাৰ আগতে পুস্তকখনৰ বিষয়ে চমু পৰিচয় আমি আগবঢ়াবলৈ ওলাইছোঁ। আশা কৰোঁ আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে, কিন্তু আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছোঁ, তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰো। এতিয়া প্ৰাৰ্থনা কৰিছো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকখন বাইবেলৰ অতি গুৰুত্বপূৰ্ণ পুস্তক দুখনৰ মাজৰ এখন। পুৰণি নিয়মৰ পাতনি মেলা পুস্তক অৰ্থাৎ আদি পুস্তক আৰু নতুন নিয়মৰ পাতনি মেলা পুস্তকখন অৰ্থাৎ মঠিয়ে লিখা শুভবাৰ্তা এই পুস্তক দুখন। এই পুস্তক দুখন বাইবেলখন বুজি পাবৰ বাবে চাবিকাঠিৰ নিচিনা বুলি আমি ভাবোঁ। আমি আমাৰ এই বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ কৰিব খুজিছো যাতে আদি পুস্তক নামৰ পুস্তকখন সম্পূৰ্ণকৈ পঢ়ি লয়। একে বহাতে বহি গোটেই পুস্তকখন পঢ়ি ল'ব পাৰিলে খুবেই ভাল হয়, কিন্তু আমি এই কথা মানি ল'বই লাগিব যে তেনেদৰে একে বহাতে পুস্তকখন পঢ়ি শেষ কৰাটো সহজ নহয়, আৰু এই কথা স্বীকাৰ কৰিবই লাগিব যে আপোনালোকৰ এই অযোগ্য দাসেও একে বহাতে আদি পুস্তকখন পঢ়ি শেষ কৰা মনত নপৰে। পুস্তকখন পঢ়ি শেষ কৰোঁতে কেইবাবাৰো বহিব লগা হৈছিল কাৰণ বিভিন্ন কাৰণত একেলেথাৰিয়ে পঢ়াত ব্যাঘাত জন্মিছিল। কিন্তু যদিহে আপুনি একে বহাতে এই আদি পুস্তক নামৰ পুস্তকখন পঢ়ি শেষ কৰিব পাৰে তেনেহ'লে যথেষ্ট লাভৱান হ'ব পাৰিব। আমি প্ৰথমতে গোটেই আদি পুস্তকখনৰ এটা বিহংগম দৃষ্টি আপোনালোকৰ আগত দাঙি ধৰিব খুজিছো। এই দৃষ্টিতেই পুস্তকখনৰ সম্পূৰ্ণ ৰূপ এটা ধৰা পৰিব। ইয়াৰ ভিতৰৰ কিছুমান কথা আপুনি বিশেষভাৱে মনত ৰখা উচিত কাৰণ এই আদি পুস্তকখন গোটেই বাইবেলখনৰ বীজস্বৰূপ বুলিও আমি ক'ব পাৰোঁ। অৰ্থাৎ আচলতে এই আদি পুস্তকতেই বহুতো কথা প্ৰথমবাৰৰ বাবে উল্লেখ কৰা হৈছে, সৃষ্টিকাৰ্য, মানুহ, নাৰী, পাপ, বিশ্ৰামবাৰ, বিবাহ, পৰিয়াল, শ্ৰম, সভ্যতা, সংস্কৃতি, নৰহত্যা, বলিদান, বিভিন্ন জাতি, ভাষা, মুক্তি আৰু নগৰসমূহৰ কথা। লগতে আপুনি লক্ষ্য কৰিব কিছুমান বাক্যাংশ তথা শব্দ ইয়াত খুব সঘনাই ব্যৱহাৰ হোৱা কথাটো। উদাহৰণস্বৰূপে বংশৰ বিৱৰণ এনেধৰণৰ বুলি সঘনাই ইয়াত উল্লেখ কৰা আমি পাওঁ কাৰণ এই আদি পুস্তকত প্ৰথম মানৱ জাতিৰ পৰিয়ালবোৰৰ বৰ্ণনা দিয়া আছে। এই কথাবোৰ প্ৰয়োজনীয় কথা কাৰণ ইয়াত আৰম্ভ হোৱা এই পৰিয়ালসমূহৰেই আমি আচলতে সতি সন্ততি। প্ৰিয় শ্ৰোতা, এই আদি পুস্তকত কিছুমান অতি বাচকবনীয়া আৰু চকুত লগা ধৰণৰ ব্যক্তি চৰিত্ৰ আমাৰ আগত বৰ্ণোৱা হৈছে। এই পুস্তকখনক কোনো কোনোৱে জীৱনী সংগ্ৰহ বুলিও ক'ব খোজে, কিয়নো এই আদি পুস্তকতেই আমি পাওঁ অব্ৰাহাম, ইছহাক, জাকুব, যোচেফ, ফৰৌন ৰজা আৰু যোচেফৰ বাহিৰে জাকুবৰ বাকী 11 পুত্ৰৰ কথা। আপুনি দেখিবলৈ পাব ঈশ্বৰে অনবৰতেই অব্ৰাহাম, ইছহাক, জাকুব আৰু যোচেফক আশীৰ্বাদ কৰি অহাৰ কথা, লগতে তেওঁবিলাকৰ সৈতে জড়িত সকলকো অৰ্থাৎ লোট, অবিমেলেক, পটিফৰ, বৰ চাংমাই আৰু ফৰোণ ৰজা আদিকো ঈশ্বৰে আশীৰ্বাদ কৰা আমি দেখিবলৈ পাওঁ। এই পুস্তকতেই ঈশ্বৰে কৰা চুক্তি বা প্ৰতিজ্ঞাৰ কথাও আমি পঢ়িবলৈ পাওঁ। আদি পিতৃসকলৰ আগত ঈশ্বৰে বহুবাৰ দেখা দিয়াও আমি দেখিবলৈ পাওঁ, বিশেষকৈ আব্ৰাহামৰ আগত। এই আদি পুস্তকত যজ্ঞবেদীৰ কথাটো অতি চকুত লগা ধৰণে আমি পঢ়িবলৈ পাওঁ। ইয়াতে আমি পৰিয়ালত চলা ঈৰ্ষা, হিংসা আদিৰ বিষয়েও পঢ়িবলৈ পাওঁ। ইয়াত আমি মিছৰৰ বিষয়ে যিমান পঢ়িবলৈ পাওঁ বাইবেলৰ আন কোনোখন পুস্তকতেই নাপাওঁ। ইয়াতে আমি ঈশ্বৰে পাপৰ সুদবিচাৰ দণ্ডবিহাৰ কথাও পঢ়িবলৈ পাওঁ আৰু লগতে ঈশ্বৰে বিশেষভাৱে ৰক্ষা কৰা কথাও পঢ়িবলৈ পাওঁ। এই আদি পুস্তক অধ্যয়ন কৰি যাওঁতে আমি এজন বিখ্যাত বৈয়াকৰণিক পণ্ডিতে লিখা এই বিশেষ কথাখিনি মনত ৰখা উচিত। কথাখিনি এনেধৰণৰ। প্ৰথমতে সামগ্ৰিক ছবি এখন লৈ ল'ব লাগে, তাৰ পাছত বিভিন্ন অংশবোৰ কাৰ্যত পৰিণত কৰিব লাগে, গাঁথনিৰ প্ৰতি বিশেষ আকৰ্ষণ দিব লাগে, নীৰৱতা, তাৰ পাছতেই আপুনি গঢ়িবলৈ, গঠন কৰিবলৈ আৰম্ভ কৰক। লুৰ হাতুৰিয়ে শিলত খুন্দিয়াই জুই উলিয়াব, চিমেণ্টে ইটা গাঁঠিব। অৰ্থাৎ কথাখিনি আমি এনেধৰণেও ক'ব পাৰোঁ। প্ৰথমতে আপুনি এই আদি পুস্তক নামৰ পুস্তকখনৰ এখন সামগ্ৰিক ছবি লৈ লওক। আমি ছাত্ৰসকলক প্ৰায়ে কওঁ যে বাইবেলখন অধ্যয়ন কৰাৰ দুটা পদ্ধতি আছে। অনুগ্ৰহ কৰি কথাখিনি মন কৰিব, বাইবেলখন অধ্যয়ন কৰাৰ কাৰণে দুটা পদ্ধতি আছে। এটা পদ্ধতি হৈছে দূৰবীক্ষণ যন্ত্ৰৰ পদ্ধতি আৰু আনটো হৈছে অণুবীক্ষণ যন্ত্ৰৰ পদ্ধতি। দূৰবীক্ষণ যন্ত্ৰেৰে আমি দূৰত থকা গ্ৰহ নক্ষত্ৰ আদি চাব পাৰোঁ, দূৰৰ বস্তু আমি চাব পাৰোঁ। গতিকে দূৰবীক্ষণ যন্ত্ৰৰ পদ্ধতি মানে হৈছে, প্ৰথমতে আমি দূৰবীক্ষণ যন্ত্ৰেৰে সামগ্ৰিক ছবি এখন লৈ ল'ব লাগে। আনহাতে অণুবীক্ষণ যন্ত্ৰ মানে হৈছে এনেকুৱা এটা যন্ত্ৰ যি যন্ত্ৰেৰে আনকি সৰু সৰু চকুত নপৰা বস্তুবোৰ চাব পাৰি। গতিকে প্ৰথমতে দূৰবীক্ষণ যন্ত্ৰৰ প্ৰণালীৰে বাইবেলৰ সামগ্ৰিক ছবি এখন আমি লৈ লোৱাৰ পাছত অণুবীক্ষণ যন্ত্ৰেৰে অতি সূক্ষ্ম সূক্ষ্ম বস্তুবোৰ চোৱাৰ নিচিনাকৈ সামগ্ৰিক ছবি এখন লৈ লোৱাৰ পাছত বাইবেলখন আমি সূক্ষ্মভাৱেৰে সূক্ষ্ম কথাবোৰ পুংখানুপুংখভাৱে চাব লাগে। কিন্তু প্ৰথমতে আমি সামগ্ৰিক ছবি এখন লৈ ল'ব লাগে। প্ৰিয় শ্ৰোতা, অতীতৰ এগৰাকী বিখ্যাত শিক্ষকে কোৱা কথা অলপ আমি মনত পেলাই ল'ব খুজিছো। সেই শিক্ষকজনে কি কৈছিল? তেওঁ এনেদৰে কৈছিল, আমি এতিয়া কিতাপৰ যুগত বাস কৰিছো। আজি ছপাশাল অৰ্থাৎ প্ৰেছৰ পৰা আমালৈ নানা ধৰণৰ কথা, অগণন কথা, জাপে জাপে কথা আগবঢ়োৱা হয়। আমি আজি বিভিন্ন হাতপুথি, বিভিন্ন ধৰণৰ পাঠ্যপুথি, প্ৰবন্ধ, ভক্তিমূলক লেখনি, সমালোচনামূলক লেখনি, ব্যাখ্যামূলক লেখনি, বাইবেলৰ বিষয়ে লিখা কিতাপ, শুভবাৰ্তাসমূহৰ বিষয়ে লিখা কিতাপ পঢ়ি থাকোঁ, পঢ়িবলৈ পাওঁ। সকলোবিলাক মানুহে আজিকালি গোগ্ৰাসে পঢ়ে, কিন্তু আমি বাইবেলৰ শুভবাৰ্তাকেইখন পঢ়াত কিমান সময়নো দিওঁ? বাইবেলৰ সেই শুভবাৰ্তা চাৰিখন পঢ়াত কিমান মানুহে কিমান সময় দিওঁ বাৰু? আমি সহজেই এই ধাৰণাটো গ্ৰহণ কৰি লওঁ যে আমি সত্য সম্বন্ধীয় কিছুমান আধুনিক বক্তব্য পঢ়ি সোনকালে ভাল হ'ব পাৰোঁ, কাৰণ আধুনিক বক্তব্যবোৰ আমি সহজে বুজি পাওঁ। যিহেতু সেই বক্তব্যবোৰ আমাৰ শিক্ষা ব্যৱস্থা আৰু আমি জনা বিষয়ৰ সৈতে খাপ খুৱাই আগবঢ়োৱা হয়, কিন্তু আমি অতি সহজতে আহৰণ কৰা ভালখিনি আমাৰ অন্তৰৰ গভীৰতালৈ সহজে নোসোমায় আৰু আমাৰ জীৱনৰ নীতিত পৰিণত নহয়। কিন্তু আমি এই কথাটো জানি লোৱাটো ভাল যে যিটো জয় কৰি লোৱাৰ উপযুক্ত নহয় বা যিটো আহৰণ কৰি লোৱাৰ উপযুক্ত নহয় সেইটো আচলতে আমি লাভ কৰি একো লাভ নাই। প্ৰকৃতিৰ মহান সত্যবোৰ অতি সহজে বুজি পাব পৰা ৰূপত নাথাকে। অনুগ্ৰহৰ সম্পদবোৰ সকলো বুদ্ধি আৰু শক্তিৰে বিচাৰিব লাগিব, যিবোৰ উত্তম মুকুতা বিচাৰি ফুৰা মানুহৰ বৈশিষ্ট্য। কথাখিনি সহজভাৱে আমি এনেদৰেও ক'ব পাৰোঁ যে যিবোৰ কথা আমি সহজে পাওঁ সেইবোৰ আচলতে বেছি মূল্যৱান কথা নহয়। মূল্যৱান কথা আহৰণ কৰিবলৈ হ'লে আমি কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব আৰু আগ্ৰহ থাকিব লাগিব। এইখিনি কথা আমি পঢ়ি ভাল পাওঁ কাৰণ আমি বিশ্বাস কৰোঁ যে বাইবেলে আমাক এনে বিশেষ ধৰণে কথা কয় যি ধৰণে আন কোনো গ্ৰন্থই আমাক কথা ক'ব নোৱাৰে। সেইবাবেই আমি আমাৰ এই অধ্যয়নত বাইবেলৰ পৰা পোনে পোনে পাঠ কৰি যাম আৰু পাঠ কৰি তাৰ ওপৰত সহজ সৰল ব্যাখ্যা আমি আগবঢ়াই যাম। প্ৰিয় শ্ৰোতা, নতুন নতুন অনুবাদবোৰ ওলাই আছে। অৱশ্যে আমাৰ ভাষাত, আমাৰ হাতত তেনেকুৱা বেছি একো সংস্কৰণ নাই। আমি পুৰণি অসমীয়া সংস্কৰণখনৰ পৰাই পাঠ কৰি যাম। এতিয়া আমি এই আদি পুস্তক নামৰ পুস্তকখনৰ বিভাজনৰ কথাটো চাওঁ বা পুস্তকখন আমি কেনেদৰে ভাগ কৰিব পাৰোঁ বিষয়বস্তুক লৈ এই কথাটো চাব খুজিছোঁ। এই পুস্তকখন যদি আমি দুটা ভাগত ভগাব লাগে তেনেহ'লে আপুনি বাৰু কেনেদৰে বিভক্ত কৰিব? আমি এটা কথা মন কৰিব পাৰোঁ যে আদি পুস্তক নামৰ পুস্তকখনৰ প্ৰথম এঘাৰটা অধ্যায়ে এটা বিশেষ গোটৰ প্ৰতিনিধিত্ব কৰে আৰু তাৰ পাছৰ বাৰ নম্বৰ অধ্যায়ৰ পৰা পুস্তকখনৰ বাকী অংশটোৱে এটা সম্পূৰ্ণ বেলেগ অংশ হিচাপে প্ৰকাশিত হয়। এই ভাগ দুটাৰ মাজত কেইবাটাও পাৰ্থক্য আছে। এক নম্বৰ অধ্যায়ৰ পৰা এঘাৰ নম্বৰ অধ্যায়লৈকে এই প্ৰথম ভাগটো সৃষ্টিকাৰ্যৰ পৰা আব্ৰাহামলৈকে আৰু বাৰ নম্বৰ অধ্যায়ৰ পৰা আদি পুস্তকৰ শেষৰটো অধ্যায়লৈকে অৰ্থাৎ দ্বিতীয় ভাগটো আব্ৰাহামৰ পৰা যোচেফলৈকে। এই প্ৰথম অংশটোত আমি মূল আৰু গুৰুত্বপূৰ্ণ বিষয় কিছুমান পাওঁ যিবোৰে চিন্তাশীল মানুহক আজিও আকৰ্ষিত কৰে। সৃষ্টিকাৰ্য, মনুষ্যৰ পতন, জলপ্লাৱন, বাবিলৰ স্তম্ভ ইত্যাদি বিষয়বোৰ আমি ইয়াতে পাওঁ। আনহাতে পুস্তকখনৰ দ্বিতীয় অংশটোত আমি বিশেষ কিছুমান ব্যক্তিৰ বিষয়ে পঢ়িবলৈ পাওঁ। আব্ৰাহাম বিশ্বাসৰ ব্যক্তি, ইছহাক প্ৰিয় পুত্ৰ, জাকুব মনোনীত কিন্তু অনুশাসিত পুত্ৰ, আৰু যোচেফ তেওঁৰ দুখ ক্লেশ আৰু গৌৰৱ। যদিও এইটো এটা প্ৰধান বিভাজন, আৰু এটা বিভাজন আছে যিটো অধিক গুৰুত্বপূৰ্ণ। এইটো সময়ৰ সৈতে জড়িত। প্ৰথম এঘাৰটা অধ্যায়ে আচলতে প্ৰায় 2000 বছৰতকৈ অলপ অধিক কাল সাঙুৰি লয়। আচলতে অতি কমেও 2000 বছৰ, কিন্তু তাতকৈ বহু বেছি হাজাৰ বছৰো হ'ব পাৰে। কিন্তু আমি খাটাংভাৱে এইবুলিয়েই ক'ব পাৰোঁ যে এই প্ৰথম বিভাজন, অৰ্থাৎ একৰ পৰা এঘাৰ নম্বৰ অধ্যায়লৈকে যি বিভাজন, এই বিভাজনে যিখিনি সময়ৰ কথা কৈছে, সেই সময়খিনি অতি কমেও 2000 বছৰ হ'ব। কিন্তু প্ৰথম এঘাৰটা অধ্যায়ৰ পাছত থকা 39টা অধ্যায়ে মাত্ৰ 350 বছৰহে সাঙুৰি লৈছে। কথাটো মন কৰিবচোন, প্ৰথম এঘাৰটা অধ্যায়ত 2000তকৈও বেছি কাল সময়ৰ কথা সাঙুৰি লোৱা হৈছে। কিন্তু 12 নম্বৰ অধ্যায়ৰ পৰা পিছৰ সেই 39টা অধ্যায়ে মাত্ৰ 350 বছৰহে সাঙুৰি লৈছে। আচলতে আদিপুস্তকৰ সেই 12 নম্বৰ অধ্যায়ৰ পৰা আৰম্ভ কৰি গোটেই পুৰণি নিয়মখন আৰু তাৰ পাছত গোটেই নতুন নিয়মৰ সময়খিনি আমি যদি চাওঁ, মাত্ৰ 2000 বছৰমান কালহে হ'ব। গতিকে যদি আমি সময়ৰ হিচাপ কৰোঁ বা সময়ৰ ভিত্তিত আমি ভাগ কৰিব বিচাৰোঁ, তেনেহ'লে আদিপুস্তকৰ 11 নম্বৰ অধ্যায়তেই আমি বাইবেলৰ সময়খিনিৰ মাজভাগ পাওঁ বুলি ক'ব পাৰি। গতিকে এই কথাটো নিশ্চয় আপোনাৰ মনত লাগিছে যে বাইবেলৰ এই প্ৰথম অংশখিনি ঈশ্বৰে আমাক এটা বিশেষ কাৰণত আৰু উদ্দেশ্যত দিছে। ঈশ্বৰে বাৰু এই প্ৰথম অংশত বেছি গুৰুত্ব দিছে নে পাছৰ অংশটোত বেছি গুৰুত্ব দিছে? পাছৰ অংশত বেছি গুৰুত্ব দিয়াটো আমাৰ চকুত নপৰেনে? প্ৰথম অংশটোত জগত সৃষ্টিৰ ওপৰত বেছি গুৰুত্ব দিয়া আছে, কিন্তু পাছৰ অংশটোত মানুহ, বিভিন্ন জাতিসমূহ আৰু যীশুখ্ৰীষ্ট ব্যক্তিজনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ঈশ্বৰে গোটেই সৃষ্টিখনতকৈ আব্ৰাহামৰ প্ৰতি বেছি আগ্ৰহ দেখুৱাইছিল। আৰু প্ৰিয় শ্ৰোতা, ঈশ্বৰে আপোনাৰ প্ৰতি গুৰুত্ব দিয়ে, গোটেই সৃষ্টিখনতকৈ আপোনাক অধিক মূল্যৱান বুলি জ্ঞান কৰে। বাইবেলত থকা শুভবাৰ্তাকেইখনৰ 89টা অধ্যায়ত মাত্ৰ 4টা অধ্যায়তহে প্ৰভু যীশুৰ ল'ৰালীৰ কথা কোৱা হৈছে বা জীৱনৰ প্ৰথম 30টা বছৰৰ কথাত গুৰুত্ব দিয়া হৈছে। আনহাতে বাকী 85টা অধ্যায়ত তেওঁৰ জীৱনৰ শেষ 3টা বছৰৰ কথা আছে। তাৰে 27টা অধ্যায়ত তেওঁ পৃথিৱীত কটোৱা শেষৰ 8টা দিনৰ কথা আছে। গতিকে ঈশ্বৰৰ আত্মাই ক'ত বেছি গুৰুত্ব দিছে আমি সহজে বুজি পাওঁ। আমি সহজেই বুজি পাওঁ যে মূল গুৰুত্ব দিয়া হৈছে সেই 27টা অধ্যায়ত, অৰ্থাৎ যীশুৰ জীৱনৰ শেষৰ 8 দিনৰ কথাত। আৰু সেই 8 দিনৰ মূল বিষয় কি? প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যু, তেওঁক কবৰ দিয়া ঘটনা, আৰু তেওঁ মৃত্যুক জয় কৰি কবৰৰ পৰা পুনৰ জি উঠা ঘটনা। শুভবাৰ্তাৰ বিৱৰণীখিনিৰ এইখিনিয়ে সকলোতকৈ দৰকাৰী কথা। আন কথাত ক'বলৈ গ'লে, ঈশ্বৰে শুভবাৰ্তা আমাক এইবাবেই দিছে যাতে আমি বুজি পাওঁ আৰু জানিব পাৰোঁ যে যীশুখ্ৰীষ্ট আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈকে ক্ৰুচত মৰিল, আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে আমাক দুখমুক্ত কৰিবলৈ মৃত্যুক জয় কৰি কবৰৰ পৰা পুনৰুত্থিত হ'ল। এইটো অতি প্ৰয়োজনীয় কথা, আৰু এইটোৱেই সকলোতকৈ প্ৰয়োজনীয় সত্য। গতিকে আমি ক'ব পাৰোঁ যে আদিপুস্তকৰ প্ৰথম 11টা অধ্যায় আচলতে বাইবেলখনৰ পাতনিৰ নিচিনাহে, আৰু আমি সেই অধ্যায়কেইটা সেই দৃষ্টিৰেই চাব লাগে। তাৰমানে আমি এই 11টা অধ্যায় বাদ দিব খোজা নাই, বৰং আমি এই অধ্যায়কেইটা অধ্যয়ন কৰোঁতেও যথেষ্ট সময় নিয়াম। আদিপুস্তকখন বাইবেলৰ বীজৰ নিচিনা, আৰু ইয়াতে আমি সকলোৰে আৰম্ভণি, উৎস আৰু জন্ম বা সৃষ্টি দেখা পাওঁ। আদিপুস্তকখন সুন্দৰ গোলাপ ফুলৰ কলি এটাৰ নিচিনা, আৰু এই পুস্তকখনেই বাইবেলৰ বাকী অংশটো মুকলি কৰি দিয়ে। প্ৰিয় শ্ৰোতা, আজিলৈ ইমানতেই সামৰিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনাক লগ পাবৰ আশাৰে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। Yeah.